ইব্ৰীসকলৰ পুথিপত্ৰ 10 অধ্যায় নতুন নিয়ম অনুসাৰে যজ্ঞৰ উৎকৃষ্টতা। কিয়নো বিধান ভাবি মংগলৰ ছায়া বহিষ্ঠ হৈ বিধান সেইবোৰৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়। সেয়েহে যিসকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে তেওঁলোকে বছৰ বছৰ একেৰূপে বাৰে বাৰে বলিদান কৰে, কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱাসকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। পৰা হলে উৎসৰ্গ কৰা স্থগিত হ'লহেঁতেন নহয়নে? কিয়নো আৰাধনাকাৰীসকল এবাৰ সুচীকৃত হোৱা হলে তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেঁতেন, কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে পূৰণ কৰা হৈছে। কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোৰ বাবে শৰীৰৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। এতিয়া মই কলো, চোৱা মই আহিলো, পুস্তকত মোৰ বিষয়ে এনেদৰে লিখা আছে, হে ঈশ্বৰ মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয়, বলিদান নৈবেদ্য হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা, যদিও এইবোৰ বলিদান বিধান অনুসৰি উৎসৰ্গ কৰা হয়। তাৰ পাছত কলে, চোৱা মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে প্ৰথমটো আঁতৰাই পেলালে। সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ বলিদানস্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলো। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱা কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু খ্ৰীষ্টে হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল। তেতিয়াৰে পৰা তেওঁ শত্ৰুসকলক তেওঁৰ ভৰি পীড়া নকৰা পৰ্যন্ত অপেক্ষা কৰি আছে, কাৰণ তেওঁ পবিত্ৰ কৰাসকলক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে পবিত্ৰীকৃত কৰিলে। ইয়াৰ উপৰি পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে, সেয়েহে প্ৰথমে তেওঁ কৈছে, সেইদিনৰ পাছত প্ৰভুৱে কৈছে, তেওঁলোকে সৈতে মই এই নিয়ম কৰিম, মই তেওঁলোকৰ হৃদয়ত মোৰ বিধান গাঁঠি দিম আৰু তেওঁলোকৰ মনত সেইবোৰ লিখি দিম। এই কথা কোৱাৰ পাছত তেওঁ পুনৰাই কয়, মই তোমালোকৰ পাপ আৰু অধৰ্মবোৰ পুনৰ সোঁৱৰণ নকৰিম। সেয়েহে এবাৰ যেতিয়া সেই সকলো পাপ মোচন কৰা হ'ল, এনেস্থলত পাপৰ বাবে পুনৰ বলিদান কৰাৰ কোনো প্ৰয়োজন নাই। ধৈৰ্য ধৰি থাকিবলৈ উদগনি। এতেকে হয় ভাইসকল, সেই মহাপবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে। যীশুৰ তেজৰ গুণত আমি নিৰ্ভীকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ। তেওঁ আমাৰ কাৰণে সেই আঁৰ কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে, অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথ মুকলি কৰি দিলে। সেই পথ নতুন আৰু জীৱনময় আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত, সেয়েহে আহক আমাৰ হৃদয় কুবিবেকৰ পৰা নিৰ্মূল কৰা হোৱাত সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। এতিয়া আহক আমাৰ শৰীৰো শুদ্ধ পানীৰে ধোৱা হোৱাত আমি স্বীকাৰ কৰা আশা দৃঢ়ৰূপে ধৰি ৰাখোঁ হওক, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগনি দিবলৈ পৰস্পৰে গভীৰভাৱে চিন্তা কৰি চাওঁ আহক। কোনো কোনোজনৰ দোষটোৰ মতে আমি গোট হৈ সমবেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ হওক, কিয়নো দিন যিমান ওচৰ হৈ আহিছে সিমানেই অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওঁ হওক। যদি সত্য তত্ত্বজ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ আচৰণ কৰোঁ, তেনেহ'লে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে, কেৱল সুদবিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু ঈশ্বৰৰ বিপক্ষসকলক হ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব। যিকোনোৱে মুচিৰ বিধান অৱহেলা কৰে তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে নিৰ্দয়ভাৱে মৰিব লগা হয়। তেনেহ'লে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গচকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যিজনে অহুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেইজন আপোনালোকৰ বিবেচনা অনুসৰি তেওঁ তাতকৈ কিমান দুৰ্ঘূৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। কিয়নো আমি জানো তেওঁ কৈছে, প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম, আৰু কৈছে প্ৰভুৱে নিজৰ লোকসকলৰ সুদবিচাৰ কৰিব। জীৱন মই ঈশ্বৰৰ হাতৰ পৰা অতি ভয়ংকৰ কথা। সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক। আপোনালোকে পোহৰ পোৱাৰ পাছত যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল। কেতিয়াবা লোকসকলে আপোনালোকক প্ৰকাশ্য নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোকক নিৰ্যাতিত হৈছিল। কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি আপোনালোকেও সেই লোকসকলক সহানুভূতি দেখুৱাইছিল। যিসকল কাৰাগাৰত বন্দী আছিল আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভূতিশীল হৈছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে। এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহে আপোনালোকক মহাপুৰস্কাৰ আনি দিব, কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায় তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কিয়নো অলপতে আহিব লগাজন আহিব ধৰিছে, পলম নকৰিব, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব, কিন্তু যদি সুহুকি যায় তেনেহ'লে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব। কিন্তু যিবোৰে সৰ্বনাশলৈ সুহুকি যায় আমি তেওঁলোকৰ মাজৰ নহওঁ। আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰাসকলৰ মাজৰহে হৈছোঁ।